আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান, বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি, আৰু দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাৰ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকান্ত মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ আজি অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSE পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা CUET UGINT.AC.IN যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMSৰ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজ যাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজযাত্ৰাত ভাৰতৰ পৰা প্ৰায় 1,75,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ প্ৰতি লিটাৰত 2.81 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.30 টকা হৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুনৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলত লোকপিয়ল আৰম্ভ হৈছে। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2017ৰ বাবে 11,718 কোটি টকাৰো অধিক পৰিমাণৰ পুঁজিত অনুমোদন দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে 28টা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি আৰু দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।